সদায় চেষ্টা কৰোঁ কেনেকে লেচনবিলাক কোৰ্চবিলাক সুন্দৰভাৱে ডেলিভাৰী কৰিব পাৰোঁ, তেওঁলোকক সুন্দৰভাৱে বুজাব পাৰোঁ। আৰু তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীতকৈ মই নিজেই বহুত বেছি সময় পঢ়া শুনা কৰোঁ, গোটেই বিষয়টো আয়ত্ত কৰি এঘণ্টীয়া ক্লাছত খুব সহজভাৱে তেওঁলোকক কেনেকৈ বুজাই দিব পাৰোঁ তাৰ চেষ্টা সদায় মোৰ থাকে। আৰু মই ভাবোঁ সকলো শিক্ষকেই এক্সট্ৰাপৰ স্পীচ লৈ ক্লাছত আহিব নালাগে, প্ৰিপাৰেশ্যন কৰি আহিব লাগে। যিমানেই অভিজ্ঞ শিক্ষক নহওক, এতিয়া আমাৰ বয়সত যথেষ্ট অভিজ্ঞতা হৈছে, আৰম্ভণিতে যিমান পঢ়া শুনা কৰিব লাগিছিলে আজিকালি নালাগে, কিন্তু তথাপিও এটলিষ্ট ক্লাছলৈ অহাৰ আগতে আধা ঘণ্টা সময় মই গোটেই কোৰ্চৰ কথাখিনি ক্লাছত শিকাব লগা কথাখিনি চাই আহোঁ, প্লেন কৰি আহোঁ। খৰধৰকৈ মই ক্লাছত আহিবলৈ বেয়া পাওঁ, আৰু এইখিনিয়ে সকলো শিক্ষকে মই ভাবোঁ মানি চলা উচিত।